এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। যোৱা 2 আগষ্টত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰশাসনে ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তিৰংগ সমলয় কাৰ্যসূচী, সমদল আদিৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আজি বিভিন্ন চৰকাৰী বিভাগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি তিৰংগ সমদল উলিওৱা হয়। হৰ ঘৰ তিৰংগা সমাৱেশৰ সময়ত হোজাই, ডবকা, লামডিং আৰু লংকা পৌৰসভাই হোজাই নগৰত সজাগতা সভাও অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আৰু সমাজখনক প্লাষ্টিকমুক্ত কৰিবলৈ আহান জনোৱা হয়। সজাগতা সভা আৰু তিৰংগ পতাকা লৈ শোভাযাত্ৰাত চৰকাৰী বেচৰকাৰী সংস্থাৰ কৰ্মীৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও অংশ লয়। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত আজি খোজকঢ়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিকৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাখন জিলাখনৰ অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে মুকলি কৰে। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আজি যোৰহাট মণ্ডল সমিতিয়ে আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশ লয়। মণ্ডলটোৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়তৰ পৰা অহা কাৰ্যকৰ্তাসকলে দেশপ্ৰেমমূলক শ্লোগান দি তিৰংগ পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। আনহাতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে যোৰহাট জিলাৰ অন্তৰ্গত বিভিন্ন পানী যোগান আঁচনিসমূহত জলমিত্ৰ আৰু জল ব্যৱহাৰকাৰী সমিতিৰ বিষয়ববীয়াসকলে আজি চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ অধীনত ডিব্ৰুগড় জিলাত চাইকেল সমদল উলিওৱা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি অনুষ্ঠিত এই সমদলত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। মাজুলী জিলা বিজেপিৰ নামনি মাজুলী মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ উদ্যোগত আৰু মহিলা মৰ্চা তথা স্থানীয় ৰাইজৰ সহযোগত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি শতাধিক কৰ্মীয়ে হাতে হাতে ৰাষ্ট্ৰীয় পতাকালৈ শোভাযাত্ৰা কৰে। ৰাজ্যত আজি পুনৰ 2খন সমজিলা আনুষ্ঠানিকভাৱে সংযোজন কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি শোণিতপুৰ জিলাৰ ৰঙাপাৰা সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে। ৰঙাপাৰা সমজিলাৰ আয়ুক্ত কাৰ্যালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশাসনিক সংস্কাৰৰ দিশত সমজিলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইপিনে তিনিচুকীয়া জিলাৰ ডিগবৈ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় আজি মুকলি কৰা হয়। ডিগবৈ সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি জনতা ভৱনত চাওতালী সাহিত্য পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বুনিয়াদী স্তৰত চাওতালী ভাষাত শিক্ষাদান সন্দৰ্ভত আলোচনা কৰে। বৈঠকত 100% ছাত্ৰ ছাত্ৰী থকা 337খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা পৰ্যালোচনা কৰি এই শিক্ষানুষ্ঠানসমূহত চাওতালী ভাষাত শিক্ষাদান সুনিশ্চিত কৰিবলৈ উপযুক্ত শিক্ষক শিক্ষয়িত্ৰীৰ বাছনি, প্ৰশিক্ষণ আৰু আনুষংগিক প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে ইতিমধ্যে বুনিয়াদী স্তৰৰ শিক্ষাৰ্থীসকলৰ উপযোগীকৈ অলচিকী লিপিত পাঠ্যপুথি উলিয়াইছে। ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই আজি জাননীযোগে বিদ্যালয়সমূহৰ পাঠদান পূৰ্বৰ সময় অনুযায়ী হ'ব বুলি উল্লেখ কৰিছে। উৎকট গৰমৰ বাবে পাঠদানৰ সময় আগুৱাই দিয়া হৈছিল যদিও বৰ্তমান বতৰ স্বাভাৱিক হোৱাত জিলাখনৰ বিদ্যালয়সমূহ পূৰ্বৰ সময় অনুসৰি খোলা হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে। যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। প্ৰবল বৰষুণৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাইজানত খহনীয়াৰ ফলত বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় নগৰৰ মাইজান, ঠাকুৰবাৰী আৰু বৰশইকীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে। খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক স্থানীয় ৰাইজে আহান জনাইছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এই বছৰ ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত কালি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই এই কথা প্ৰকাশ কৰে। এই অনুসৰি 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ বঙাইগাঁও, 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ লখিমপুৰ, 6 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ নলবাৰী, 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ যোৰহাট, 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ তিনিচুকীয়া, 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ শিলচৰ আৰু 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ মঙলদৈত এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। গুৱাহাটীত এইবাৰ হ'বলগীয়া অসম গ্ৰন্থমেলা পূৰ্বৰ 12 দিনৰ ঠাইত 14 দিনীয়াকৈ আয়োজন কৰা হ'ব। বিগত বছৰৰ দৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ডিচেম্বৰৰ পৰা 6 জানুৱাৰী 2026লৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।